Good evening. Itu Agashwani Kohima. Samlaga khobor puri asim kong nongla. Pohila headlines. Prime Minister Narendra Modi ba Viksit Bharat karne Northeast develop credibility dorkar janai dise. Nagaland Chief Minister Dr. Nipyu Ryoga Northeast to Tiksal Happy Sapi dikhai dise. Minister KG Kenebra state energy potential of thaikana chulabli onarot korise aro Nagaland laga Asian thang kikon lokote gallantry karne Shaurya Chakra award kore dise. Itia pura khobor. Prime Minister Narendra Modi Braji kwese ke ekta developed India banai dibole karne Northeast region to develop credibly dorkar ase. Rising Northeast Investors Summit Nai Delhi te khulai dia samay Shri Modi Bra investors lokote region te alag alag sectors kan explore koribole onurodh kore Northeast to itia hobita laka zaminikta hoi jaise bole koise.
नॉर्थ ईस्ट लैंड ऑफ अपॉर्चुनिटीज बन रहा है. हमने नॉर्थ ईस्ट में कनेक्टिविटी इंफ्रास्ट्रक्चर पर लाखों करोड़ रुपए खर्च किए. सिर्फ एक दशक में नॉर्थ ईस्ट में 11,000 किलोमीटर के नए हाईवे बनाए गए हैं. सैकड़ों किलोमीटर की नई रेल लाइनें बिछाई गई हैं. नॉर्थ ईस्ट में एयरपोर्ट की संख्या दोगुनी हो चुकी है.
Prime Minister Bakui se EAST matlab empower act strengthen aro transform ase. Tar Bakui se ke ekta somoyte notice to khali frontier region ekla hisab thakise kintu itia growth laga front runner hisabi hoi jaise. Tar Bakui se ke notice bra ashta lakshmi laga essence dikhai ase.
से ट्रेडिशन तक टेक्सटाइल से टूरिज्म तक नॉर्थ ईस्ट की डाइवर्सिटी ये उसकी बहुत बड़ी स्ट्रेंथ है. नॉर्थ ईस्ट यानी बायो इकोनॉमी और बाम्बू. नॉर्थ ईस्ट यानी टी प्रोडक्शन एंड पेट्रोलियम. नॉर्थ ईस्ट यानी स्पोर्ट्स एंड स्किल. नॉर्थ ईस्ट यानी इको टूरिज्म का इमर्जिंग हब. नॉर्थ ईस्ट यानी एनर्जी का पावर हाउस. इसलिए नॉर्थ ईस्ट हमारे लिए अष्टलक्ष्मी है.
श्री मोदी पर कैसे आसियान देश का लगते $200 billion via party notice states to get we hobile ase. Occasion to kotagori donor medicine joyti raditya sindia brakwisi infrastructure por hikina notice region de connection debuli sorgarbra kam kuri ase. Nagaland Chief Minister Dr. Nipyu Ryoga Nagaland aro itulaga usuru states aga textile potential do Rising Northeast Investor Summit 2025 de aji janai dise. Traits of heritage, textiles, handloom and handicraft in focus de kotha kore Dr. Ryoga kise ke manu juma kore do beshi bhag vyapar ikla karone nahoi kintu region laga diversity aro legacy chinta thakya manai ase. 200 upar jati aro 192 bhasha kan logote region laga diversity Region Hagina Tibrakwisi, Ido Laga Graft Kantu, Resilience, Creativity, Omit or Empowerment Laga Dikhaikina, Artisans Workforce Laga 70% Opodo Mahila Kantagia Se. Agriculture Pasudi Textile to Region Laga Dosrawala Subsidang or Economic Kama Se.
Today, the world curves authenticity and sustainability quality. The Northeast delivers in abundance. India produces 95% of the world hand woven. Fabrics. We the Northeast as cornerstone, contributing over 3/4 of India's handicrafts production. Yet, the region accounts for less than 1% of the national handicraft export, signaling vast untapped potential.
Dr. Ryo Prakwesi, Nagalandi Sota, Rang, Aro, Hentlomdi, quality control rakibuli kam kurigina global standards pungjai dibole ase. Tribal aro women's organizations kan laga mutop loigina authenticity jetam kuribuli design kan standardize kuribuli aro dam kan bi bhal banai dibuli lage. Dr. Ryo Prakwesi ke Northeast to invest this karne gold mine ase aro sob milai kena region karne hobita khulai dibuli aro aki ahi thakya samoyde bhal wala banai dibuli onurodh kurise. Nagaland Chief Minister Dr. Nipyu Ryoga alag alag meeting khan do representative khan corporate companies foreign delegations or private investors lokoti rakise taibra Nagaland laga vyapar asan ba koribuli dibo karone clearance khan streamline koribuli commitment janai kina mushput talent hakya laga janai dise. Dr. Ryoga investors lokoti Nagaland lokot milai kina desh banai dia ek mission di sat dibuli matise. Rajya Sabha Chairman Jagdeep Dhankar bra Member of Parliament is Pangnon Konyak to Member God of Nagaland University hisabi nominate kore dise. Srimati Konyak bra পলিচি ৰিভিউজটি ভাল ভাল মতব দিবলৈ আৰু ইউনিভাৰ্চিটি লগা এক্সেলেন্স লেগাচিটো ঠিক মানি ৰাখিবলৈ বিশ্বাস জনাই দিছে। এম পি পৰা ষ্টেট লগা ইকলা চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো দেশ লগা দোচুৰাখান নিচিনা কোৱালিটি এডুকেশ্যন প্ৰগ্ৰেছিভ পলিচিজ আৰু ষ্টেক হোল্ডাৰ্ছ লগতে সামিল কৰি দি উঠাই দিবলৈ বিশ্বাস জনাই দিছে। আপনি খান আকাশবাণী কহেমাৰ পৰা দিয়া খবৰ শুনি আছে। তাজা খবৰ শুনিব কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহেমা দি ফল' কৰিবি। ইটো খবৰ দিয়া নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহেমাৰ পৰা বিহি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। মিনিষ্ট্ৰি অফ পাৱাৰ কে জি কেনিবা ষ্টেটটি নাজলাই থাকে এনাৰ্জি ৰিচৰ্চেছ কাম নাথাকিনে চলাবলৈ আজি দৰকাৰ জনাই দিছে। 2.4 মেগাৱাটছ দুৱেল ৰুম ৰৈ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট পইলোৱা বস্তি পেৰেণ ডিষ্ট্ৰিক্ট নেচিডে খোলাই দিয়া সময়দি কথা কৰি তাৰ পৰা কৈছে ষ্টেটহুড লগা 60 ইয়াৰ্ছ ওপৰ হৈ লবি নাগালেণ্ড বা খালী 26 মেগাৱাটছ লগা পাৱাৰ জেনেৰেশ্যন কেপাচিটিটো কামিয়াব হৈছে। তাৰ পৰা কৈছে কে ষ্টেট পৰা নিজৰ এনাৰ্জি ডিমাণ্ডছ উঠাই থাকিয়াটো পুঞ্জাই দিবলৈ এতিয়া ভি দুখ পাই আছে। মিনিষ্ট্ৰীয়ে কৈছে কি ষ্টেট নেচাৰেল ৰিচৰ্চেছ আৰু এনাৰ্জি প্ৰস্পেক্টছ বেছি থাকিলে বি এইটো খান নাচলাই কিনে থাকি আছে আৰু ষ্টেক হোল্ডাৰ্ছ লগত এইটো নিচিনা পটেনচিয়েলছ খান বনাই দিবলৈ অনুৰোধ কৰিছে।
Not many big hydro project capacities and prospects, but in this God-given land we have the best of location and natural resources which must be tapped. Capacities will vary, but in terms of small mini hydro projects I think we have so many prospects and so many streams and small rivers where we can generate our requirement of energy.
Nagaland laga Asian Thanki kon assistant commandant ফৰ্থ এছএম ৰাইফলছ লগতে চাউৰিয়া চাক্ৰা দুদেশী জন্দু ইণ্ডিয়া লগা তিচিৰাৱালা সবচে উচ্চা পিচ টাইম মিলিটাৰী অনাৰ আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মৰ্মৰ পৰা প্ৰেষ্টিজিয়াছ এৱাৰ্ডটো শ্ৰী কে কনৰা মণিপুৰী কণ্ডগোল জাগাতে পুটমাহ মানুহান লগতে হাত আৰু হাতিয়াৰ পৰা লৰাই কৰিয়া সময় প্ৰফেচনেলিজম লিডাৰশ্বিপ আৰু বাহাদুৰ দেখাই দিয়াৰ কাৰণে দিছে। তাই আৰু তাই লগা টীমৰা বাৰটা হাতিয়াৰ ধৰিয়া কাৰ্ডাৰ্ছ খান জুলদি ধৰি কিনা পাঁচটা হাতিয়াৰ বেছি গুলী খান আৰু ৱাৰ নিচিনা ষ্টৰ্ছ খান কব্জা কৰিছে। ডেপুটি চীফ মিনিষ্টাৰ হোম ৱাইপাটনৰা শ্ৰী কে কৰ লগতে এৱাৰ্ড কাৰণে কংগ্ৰেচুলেট কৰিছে আৰু তাইটো নাগালেণ্ড লগা বাহাদুৰ চুগ্ৰা আৰু মুনথাই দিয়া ইটা আছে বুলি কৈছে। মিল মিলাপ আৰু দেশ মৰম কৰিয়া লগা ডাঙৰ জোশ দেখাই কিনা ষ্টুডেণ্টছ আৰু ফেকাল্টি কহেমা কলেজ আৰু টি এম গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল বা সাত সাত এছ এম ৰাইফলছ ফাইভ বেণ্ড আৰু এন চি চি কেডেটছ লগতে মিলাই কিনা তিৰংগা যাত্ৰা দি আজি ভাগ লৈছে। 175 মিটাৰ লম্বা নেশ্যনেল ফ্লেগ ধৰি কিনা মাৰ্চ কৰিয়াটো কহেমা কলেজৰ পৰা চুৰু কৰিছে আৰু নিউ ছেক্ৰেটেৰিয়েট জাংচন দি শেষ হৈছে। মিনিষ্ট্ৰী অফ টুৰিজম আৰু হায়াৰ এডুকেশ্যন টেমচেন ইমনা আলোমৰা ভি মাৰ্চ দি যোগ লৈছে। আগতে ষ্টুডেণ্টছ লগতে কথা কৰি শ্ৰী আলংবৰা খুচি জনাই কিনা দিনটো চব কাৰণে গম্ভীৰ আৰু সামান্য কিছুমান এটা আছে বুলি কৈছে। মিনিষ্টাৰ আলংবৰা আতংকবাদীও খিলাপ নাৰকি কিনা দেশ পৰা লৰাই কৰিবলৈ ফেচলা আৰু নাগালেণ্ড পৰা দেশ লগতে চাট খাৰা কৰিবলৈও জনাই দিছে।
Tyranny, terrorism, and against the very idea that is against our nation. And we are proud of them. We stand in solidarity even from this easternmost part of the corner of India, Bharat, that is at the capital of Kohima.
Shri Alongbra, Solidarity March Day, Bhaklua Soplokoti, Dhaniyabad, Dise. আৰু অপাৰেচন সিন্দৰটো ইণ্ডিয়া লগা মজবুত আৰু নেশ্যনেল মিল মিলাপটি তাকত থকা নিচানিকতা হিচাপে হৈ যাইছে। এইটোৰ পৰা দেশপুৰ আদি দেশ মৰম কৰা লগা হাৱাটো চুৰু কৰি দিছে আৰু মানুহখন মাজতে ফুটানি লগা ডাঙৰ ভাৱনা ৰাখি দিয়া আছে। নিজৰ চেণ্টিমেণ্টছ দেখাই দিয়া আৱাজ এতিয়া শুনিবলৈ পাব।
Our armed forces. forces carried out exceptional work, dismantling key terror networks, taking down high-profile terrorists, showcasing cutting-edge indigenous defense systems, and operating with seamless civil-military coordination. It's not only the duty of the soldiers, but it's a shared responsibility of every citizen. To our brave forces and dedicated cadets, India is proud of you. Jai Hind.
Operation Sindurbra desh ti satya bahadur aro desh laka izat laka atmadu barhai dise. Khobor says the headlines dobara janai di ase. Prime Minister Narendra Modi ba viksit bharat karne northeast develop kuridibuli dorkar janai dise. Nagaland chief minister Dr. Nipuryo ba northeast to textile hub hisabe dikhai dise. Minister KG Kenney ba State energy potential uthai kina chalabali anurodh korisi aro Nagaland laga Asian thangki konlokodi gallantry karne Saudia Jafra award kori dise. Aro itu logot aji sam laga khobor iman dise kori ase huni thakibe ahiya kali phujor 7:25 minute ti nagamis khobor ani dibole ase.